বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত স্বাস্থ্যসেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধানৰ বাবে বিষয়ববীয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসক আৰু নাৰ্ছৰ আৱাসগৃহৰ ব্যৱস্থা কৰাৰ লগতে অত্যাধুনিক চিকিৎসা সঁজুলি প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। এই পৰিদৰ্শনকালত মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্ম, সাংসদ ৰণগোৰা নাৰ্জাৰীৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিভাগীয় সূত্ৰ অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈ কমেও 26 লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাত মুঠ 250 লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। চিৰাং জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগত চলিত বছৰত কালি পৰ্যন্ত 411 লোক আক্ৰান্ত হৈছে। ইয়াৰে 405 মেলেৰিয়াত আৰু 6 লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে জিলাখনত ঔষধযুক্ত আঁতোৱা বিতৰণৰ লগতে প্ৰতিষেধক স্প্ৰে কৰা, ধোৱা দিয়া আৰু সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি অসম প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লয়। দুয়োগৰাকী নেতাই মহানগৰীৰ এখন হোটেলত কংগ্ৰেছৰ জিলা সভাপতিসকলৰ সৈতেও বৈঠকত মিলিত হয়। নেতাকেইগৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সদস্য, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া, সাংসদ আৰু বিধায়কসকলৰ সৈতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকৰ প্ৰাক মুহূৰ্তত দলৰ ৰাজ্যিক সভাপতি শ্ৰী গগৈয়ে সাংবাদিকৰ আগত কয় যে কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ কল্যাণৰ হকে খিলঞ্জীয়া মানুহৰ ভূমিপট্টাৰ বাবে আৰু সংখ্যালঘু নিৰাপত্তাৰ বাবে যুঁজ দিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে বাক্সাৰ মুছলপুৰত আজি ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ অভাৱ অভিযোগৰ খতিয়ান লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ৰাজ্যৰ চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণে ঔষধৰ লগতে চিকিৎসাৰ অত্যাধুনিক সা সৰঞ্জাম উপলব্ধ হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত শীঘ্ৰে ICU কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও জানিবলৈ দিয়ে। চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বাক্সা জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত তথা অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত বাক্সা আৰু তামোলপুৰ জিলা দং বান্ধ কমিটীৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে বিগত 80 স্থানীয় লোকৰ প্ৰচেষ্টাত চলি থকা দং বান্ধৰ বাবে গৌৰৱ অনুভৱ কৰে বুলিও প্ৰকাশ কৰে। দং বান্ধৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ বিষয়ে জলসিঞ্চন বিভাগে গুৰুত্ব সহকাৰে চিন্তা কৰিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। এই বান্ধৰ আদৰ্শক আন স্থানলৈ নি কৃষক তথা সাধাৰণ লোকক উপকৃত কৰিব পাৰি নেকি সেই বিষয়ে বৈঠকত আলোচনা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। একে সময়তে ৰাজ্যৰ শেহতীয়া খৰাং তথা বহু খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা নথকা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰি কয় যে নদীৰ গতিপথ সলনি হোৱাৰ বাবে 20% জলসিঞ্চন প্ৰকল্পই বৰ্তমান বিকল হৈ আছে। বজালি জিলাৰ সীমা নিৰ্ধাৰণ আৰু জিলা কেন্দ্ৰিক সকলো কাৰ্যালয় স্থাপনৰ দাবীত বজালি জিলা সুৰক্ষা সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। চৰকাৰীভাৱে বজালি মহকুমাক জিলা হিচাপে স্বীকৃতি দিয়াৰ 4 সম্পূৰ্ণ হ'ল যদিও এতিয়ালৈ জিলাখনৰ চাৰিসীমা নিৰ্ধাৰণ হোৱা নাই। তদুপৰি জিলা এখনৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিভাগসমূহো কাৰ্যকৰী নোহোৱাৰ ফলত জনসাধাৰণ অসুবিধাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বজালি জিলা সুৰক্ষা সমিতিৰ এটা দলে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। এই স্মাৰকপত্ৰত জিলাখনৰ শীঘ্ৰেই সীমা নিৰ্ধাৰণ, চিকিৎসা মহাবিদ্যালয় স্থাপন, জিলাভিত্তিক সকলো কাৰ্যালয় স্থাপনকে ধৰি কেইবাটাও দাবী উত্থাপন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলা প্ৰশাসনৰ সহযোগত জিলা শিক্ষা বিভাগে হাতিঙিমাৰীত ছাত্ৰ ছাত্ৰীৰ বাবে 7 গ্ৰীষ্মকালীন বেডমিণ্টন প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। 14 পৰা চলি থকা এই বেডমিণ্টন প্ৰশিক্ষণ শিবিৰত অসম বেডমিণ্টন দলৰ প্ৰাক্তন প্ৰশিক্ষক নুৰাল আখতাৰ হুছেইনে মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে জিলাখনত আয়োজিত এই শিবিৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল খেলবিধৰ প্ৰতি আগ্ৰহী হ'ব বুলি হাতিঙিমাৰীৰ সমগ্ৰ শিক্ষা জিলা আঁচনি বিষয়া ৰফিকুল আলম আহমেদে আশা প্ৰকাশ কৰে। দৰং জিলাৰ মংগলদৈ ৰামহৰিত আজি পুখুৰীত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি ঘটে। শিশু দুটি ৰামহৰিৰ 8 দৃষ্টি হাজৰিকা আৰু বেজপাৰা তিয়াজিয়াৰ নিবাসী 10 ধৰিত্ৰী ডেকা বুলি চিনাক্ত কৰা হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 শুনিবলৈ পাব।